এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। অসম বিধানসভাত আজি বিত্তীয় বিধেয়ককে ধৰি অন্যান্য বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। এই বিষয়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম ৰচিদ আলম, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্ৰাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰস্তুত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মন্ত্ৰী অশোক সিংহলে সদনৰ বাহিৰত এটা বিশেষ জনগোষ্ঠীক লৈ আপত্তিজনক মন্তব্য কৰাক লৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰম মনিকা কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। উপাধ্যক্ষ ডঃ নোমল মবিনে এয়া সদনৰ ভিতৰৰ বিষয় নহয় বুলি মন্তব্য কৰে। এই কথাত এ আই ইউ ডি এফৰ বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ বিধায়কসকলক উপাধ্যক্ষই 10 মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰে। ব্ৰহ্মপুত্ৰ, কুলচি আৰু সোৱণশিৰি নদীত মুঠ 635টা শিহুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে। দেশৰ 8খন ৰাজ্যৰ মাজেৰে যোৱা 28খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ 6,327টা শিহুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ সপ্তম বৈঠকত অংশ লোৱাৰ সময়ত এই জৰীপ সম্পৰ্কীয় প্ৰতিবেদন মুকলি কৰে। দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই জৰীপ 8,500 কিলোমিটাৰ নদীপথ সামৰি 3,150টা কৰ্মদিনত সম্পূৰ্ণ কৰা হৈছে বুলি পৰিৱেশ মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত অসমৰ চাহৰ এখন বিপণী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্ৰণ জনাইছে। সমগ্ৰ দেশকে অসমৰ চাহৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ৰিভাৰ বেকী টি কোম্পানীৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্তা ৰয়ে কৰ্পৰেট জগতৰ চাকৰি ত্যাগ কৰি অসমৰ চাহৰ সোৱাদ দেশবাসীক দিয়াৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান, সমাৰোহ, সমাৱেশ আদিৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। শ্ৰীৰয়ে সদ্যসমাপ্ত মহাকুম্ভ মেলাৰ কলাগ্ৰামতো কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অনুৰোধত চাহৰ বিপণী দি সমাদৃত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাঞ্জন কুমাৰ ৰয়ৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি যুৱকজনৰ এই প্ৰচেষ্টা আৰু সাফল্য ৰাজ্যখনৰ বাবে আশাব্যঞ্জক বুলি প্ৰকাশ কৰিছে। ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত 2 কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্ৰীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে গুৱাহাটীৰ উজান বজাৰৰ মহিলা ভাওনা দলে ছত্তীশগড়ত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিব। অসমত শীঘ্ৰে ছত্তীশগড় ভৱন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীডেকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ছত্তীশগড়তো অসম ভৱন স্থাপনৰ বাবে আহ্বান জনায়। যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য 30% অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় 280 কোটি 66 লাখ টকা ব্যয় কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অধীনৰ চিৰাজুলিত আজি পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত দেৱব্ৰত মহন্ত নামৰ এগৰাকী লোকৰ বাসগৃহত জুইত জাহ যায়। অৱশ্যে পাছত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত এই জুই নিৰ্বাপন কৰা হয়। যোৰহাট জিলাৰ তিতাবৰৰ ডায়েটত আজিৰ পৰা শিশুৰ সৃজনীশীল ক্ৰিয়া সন্দৰ্ভত দুদিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে। প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত 400 গৰাকী শিশুৱে অংশগ্ৰহণ কৰিছে। তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 105খন গাঁও সামৰি প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত সামৰি লোৱা হৈছে। ডুবাইত আজি আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। গ্ৰুপ এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক 44 ৰানত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। নিউজিলেণ্ডে কাইলৈ লাহোৰত গ্ৰুপ বিৰ বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিলে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।